এয়া আকাশবাণী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি চতুৰ্থবাৰৰ বাবে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ বি পি এফক এন ডি এৰ অংশীদাৰী দল হিচাপে অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য কেন্দ্ৰীয় ফৰেনচিক পৰীক্ষাগাৰৰ 10 অক্টোবৰত জুবিন গাৰ্গৰ ভিছেৰাৰ প্ৰতিবেদনৰ পাছতে শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত তথ্য উন্মোচন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বি টি আৰৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তৰ সৈতে আলোচনা আৰু আই চি চি মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপত কলম্বোত হ'বলগীয়া নিজৰ দ্বিতীয়খন খেলত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ নমস্কাৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰৰ বি টি চি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত চতুৰ্থবাৰৰ বাবে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাগৰাকী মন্ত্ৰী উপস্থিত থকাৰ কথা মুখ্য সচিব ডঃ ৰবি কোটাই বি টি চিৰ কাৰ্যবাহী পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব দিনৰ 11 বজাৰ পৰা এই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব শ্ৰীমহিলাৰীৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত আজি 10 গৰাকী পাৰিষদে বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে শপত ল'ব ইয়াৰ আগেয়ে দতমাৰ থুলুংগাপুৰীত থকা বডোফ উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলত মহিলাৰীয়ে শ্ৰদ্ধাঞ্জলি জনাব তেওঁ দেৱৰগাঁৱত থকা বড়োলেণ্ড শ্বহীদ সমাধিস্থল আৰু বি টি চি বিধায়িনী পৰিষদীয় ভৱনৰ সন্মুখত থকা বডোফাৰ প্ৰতিমূৰ্তিটো মাল্যাৰ্পণ কৰিব উল্লেখযোগ্য যে যোৱা 26 ছেপ্টেম্বৰত ঘোষণা কৰা বি টি চি পৰিষদীয় নিৰ্বাচনৰ ফলাফলত হাগ্ৰামা মহিলাৰী নেতৃতাধীন বি পি এফে 28খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল বি টি চিৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত এন ডি এৰ অংশীদাৰী দল হ'ব বুলি শ্ৰীমহিলাৰীয়ে প্ৰকাশ কৰিছে কিন্তু ইয়াৰ বাবে ইউ পি পি এলৰ সৈতে এন ডি এৰ সম্পৰ্ক থাকিব নালাগিব বুলি তেওঁ চৰ্ত আৰোপ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে এই চৰ্তই ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনাই দেখা দিছে শ্ৰীমহিলাৰীয়ে পৰিষদ গঠনৰ পাছত ভূমিহীন বৈধ নাগৰিকক ভূমিপট্টা প্ৰদানত গুৰুত্ব আৰোপ কৰিব বুলিও উল্লেখ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা জুবিন গাৰ্গৰ ভিছেৰাৰ প্ৰতিবেদন অহা 10 অক্টোবৰত লাভ কৰিব পৰা যাব আৰু ইয়াৰ পাছতেই মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন চিকিৎসকে দাখিল কৰিব এই প্ৰতিবেদনৰ পিছতহে শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত প্ৰকৃত তথ্য পোৱা যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে কালি শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ পন্নী গৰিমা গাৰ্গ আৰু পৰিয়ালক সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে এগৰাকী অভিযুক্তইহে নিজৰ ভাষ্যত জুবিন গাৰ্গক বিষপান কৰোৱা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও এয়া আৰক্ষীৰ ভাষ্য নহয় এই ভাষ্য প্ৰদানত কোনো উদ্দেশ্য থাকিব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে কয় মুখ্যমন্ত্ৰীয়ে এই তদন্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ঘটনাৰ সময়ত উপস্থিত থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলক অসমলৈ আহিবৰ বাবে মানসিক হেঁচা প্ৰয়োগ কৰিবলৈও সকলোকে আহ্বান জনায়
ইনভেষ্টিগেশ্যনৰ সময়ত বিভিন্ন কথা বতৰা ওলাই যেনেকুৱা শেখৰ গোস্বামীয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া এতিয়া 10 তাৰিখ জুবিনৰ যিটো ভিছৰা বুলি ভিছৰা পৰীক্ষা ৰিপৰ্ট আহিব গতিকে 11 তাৰিখে আমি গম পাই যাম যে আচলতে কি আছে কি নাই কিন্তু পুলিচৰ দায়িত্ব হ'ল যোনে যি কয় কেছ ডায়েৰীত লিখিব লাগিব গতিকে বহুতে ভাল ক'ব বহুতে বেয়া ক'ব পুলিচে লিখি যাব আৰু আপোনালোকে গম পাই থাকিব কিন্তু সেইবিলাক পুলিচৰ কথা নহয় সেইবিলাক এজন সাক্ষীয়েহে কোৱা কথা সাক্ষীৰ ভাষ্যটো পুলিচৰ ভাষ্য নহয় আজি যিটো বিষ দিয়া বুলি গোটেই পেপাৰত কথাটো ওলাইছে এইটো পুলিচৰ ভাষ্য নহয় এইটো হ'ল এজন অভিযুক্তৰ ভাষ্য
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰে এই আয়োগে ঘটনাটোৰ সকলো দিশ চালি জাৰি চাবলৈ সাক্ষ্য প্ৰমাণ আৰু শপতনামা গ্ৰহণ কৰিব ইপিনে জি এম চি এইচত কৰা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কালি আদালতত দাখিল কৰাৰ লগতে শিল্পীগৰাকীৰ পন্নী গৰিমা গাৰ্গক অৰ্পণ কৰা হৈছিল যদিও শ্ৰীমতী গাৰ্গে সেয়া আৰক্ষীক উভতাই দিয়ে তদন্ত নিয়াৰিকৈ সম্পন্ন হোৱাৰ স্বাৰ্থত এই প্ৰতিবেদন আৰক্ষী আৰু আদালতৰ ওচৰত থকা উচিত বুলি তেওঁ অনুভৱ কৰাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে তেওঁ লগতে এই ঘটনাৰ ন্যায় বিচাৰ দাবী কৰে এছ আই টিয়ে কালি গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্ৰহণ কৰে তদন্তকাৰী বিষয়া মৰমী দাসে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰে এই ঘটনা সন্দৰ্ভত কালি এছ আই টিয়ে জুবিন গাৰ্গৰ সহশিল্পী চুইটি দাস, সাংবাদিক প্ৰণয় বৰদলৈ, সাংবাদিক সাৰস্বত গোস্বামীৰো ভাষ্য গ্ৰহণ কৰে। এছ আই টিৰ তদন্তকাৰী বিষয়াই কালি জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চতুৰ্থবাৰলৈ জেৰা কৰে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তৰ লগতে মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিশেষ তদন্তকাৰী গোটে সোধা পোছা অব্যাহত ৰাখিছে। ইয়াৰ লগতে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ'চিয়েচনৰ 11 সদস্যক অহা 6 অক্টোবৰৰ ভিতৰত হাজিৰ হবলৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিছে। গুৱাহাটী মহানগৰীৰ বামুনী মৈদামৰ ৰেলৱে কলনীত শাৰদীয় দুৰ্গাপূজাৰ বিজয়া দশমীৰ দিনা জুবিন গাৰ্গৰ গীত বজাবলৈ অনুৰোধ কৰাৰ বাবে এজন যুৱকক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে 8 লোকক গ্ৰেপ্তাৰ কৰিছে। চানমাৰী আৰক্ষীয়ে বামুনী মৈদামৰ ৰাজু দত্ত, গোপাল দাস, বসন্ত বাজফোৰ, বিশাল চক্ৰৱৰ্তী, বিজু শীল, ৰমেন ডাকুৱা, শুভেন্দ্ৰ শেখৰ ৰয় আৰু বৰুণ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। অৱশ্যে এই ঘটনাৰ মূল অভিযুক্ত আন 10 লোক এতিয়াও পলাতক অৱস্থাত আছে। উল্লেখযোগ্য যে 2 অক্টোবৰত দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা অবিনাশ ৰজক নামৰ যুৱকজনে পূজাথলীত জুবিন গাৰ্গৰ গীত বজাবলৈ অনুৰোধ কৰাৰ পাছতে তেওঁ এই লোকসকলৰ আক্ৰমণৰ বলি হৈছিল। এই অভিযুক্ত কেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰাৰ অধীনত 239/25 গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিটিআৰৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক এই আঁচনিৰ ৰূপায়ণ সম্পৰ্কীয় সকলো কাম যথাযথভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। এই অনুষ্ঠানৰ মূল কাৰ্যসূচী 7 অক্টোবৰত গুৱাহাটীত আয়োজন কৰা হ'ব আৰু সেইদিনাই 30,54,188 হিতাধিকাৰীৰ বেংক একাউণ্টযোগে 1,250 লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কালিৰ বৈঠকত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আৱাস প্লাছ পৰ্টেলত পঞ্জীয়ন প্ৰক্ৰিয়া পৰ্যালোচনা কৰি এই কাম সম্পূৰ্ণ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰে। তেওঁ অমৃত সৰোবৰ আঁচনিৰ কাম কাজৰ অগ্ৰগতিও পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ পাভৈত 5ম অসম কামাণ্ডো বেটেলিয়নৰ শিবিৰ মুকলি কৰে। 2022 মুখ্যমন্ত্ৰীয়ে এই শিবিৰৰ আধাৰশিলা স্থাপন কৰিছিল। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নক অধিক সক্ৰিয় কৰিবলৈ ৰাজ্যৰ 5 জিলাত এনেধৰণৰ শিবিৰ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তমৰ্মে বিশ্বনাথ জিলাত এই শিবিৰ মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। 400 বেটেলিয়ন থাকিব পৰাকৈ এই অত্যাধুনিক শিবিৰটোত ভালেমান সা সুবিধা ৰখা হৈছে। 218 ভূমিত 177 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই শিবিৰত হেলিপেড, পেৰেড গ্ৰাউণ্ড, সমূহীয়া কেন্দ্ৰ, কম্পিউটাৰ লেব, বিদ্যালয়, চিকিৎসালয়, শ্বুটিং ৰেঞ্জ আৰু অগ্নি নিৰ্বাপনৰ ব্যৱস্থা ৰখা হৈছে।
5 বেটেলিয়নৰ আজি প্ৰথমটো হেডকোৱাৰ্টাৰ আমি বেটেলিয়ন যিটো কেম্পাছ তাক আমি নিৰ্মাণ কৰিব পাৰিছো আৰু বিশ্বনাথ জিলাৰ পাভৈত আজি তাক আমি শুভ উদ্বোধন কৰিছো। এই বেটেলিয়নৰ হেডকোৱাৰ্টাৰসমূহ অত্যাধুনিক সুবিধাৰে সম্পন্ন হৈ আছে। 400 বিষয়া আৰু জোৱান ইয়াত থাকিব পাৰিব আৰু সামৰিক প্ৰশিক্ষণৰ সকলো সুবিধা থাকিব। গোটেই কেম্পাছটোৱে এটা আধুনিক অসমৰ বাৰ্তাও বহন কৰিব।
ইয়াৰ আগেয়ে ডঃ শৰ্মাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে বিশ্বনাথ জিলাৰ 38,000 হিতাধিকাৰীলৈ 10,000 চেকযোগে বিতৰণ কৰে। বিশ্বনাথ সমষ্টিৰ প্ৰায় 35,000 আৰু বিহালী সমষ্টিৰ 3,000 গ্ৰাম্যাঞ্চল আৰু নগৰ অঞ্চলৰ হিতাধিকাৰীক এই চেক বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰে মহিলাসকলৰ উদ্যমিতা বিকাশৰ বাবে এই আঁচনিৰ জৰিয়তে 3,038 কোটি ব্যয়ৰ লক্ষ্য লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। সামাজিক মাধ্যম অত্যন্ত শক্তিশালী আৰু ইতিবাচক তথা ৰুচিসন্মতভাৱে ব্যৱহাৰ কৰিলে ই আমাৰ মানসিকতাক প্ৰতিফলিত কৰাই নহয় সমাজতো ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আলোচনাত অংশ লৈ কালি সমাজকৰ্মী তথা লেখিকা অৰ্চনা বৰঠাকুৰে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ইতিবাচকভাৱে ব্যৱহাৰ কৰিলে সামাজিক মাধ্যম জনমত গঠনৰ শক্তিশালী আহিলা হিচাপে পৰিগণিত হৈ উঠে।
সামাজিক মাধ্যমে ইমান শক্তিশালী এটা মাধ্যম বৰ্তমান সময়ত, সমগ্ৰ বিশ্বক সলনি কৰিব পৰা শক্তি যদি আছে সামাজিক মাধ্যমৰ আছে, আৰু এয়া ইতিবাচকো হ'ব পাৰে, এয়া নেতিবাচকো হ'ব পাৰে। গতিকে মাধ্যম এটা আমি কেনেকৈ ব্যৱহাৰ কৰিম তাৰ ওপৰত এই মাধ্যমৰ ইতিবাচকতা নেতিবাচকতা নিৰ্ভৰ কৰে। মই কোনো মাধ্যমেই কেতিয়াও বেয়া বা ভাল বুলি ক'ব নোৱাৰোঁ। মাধ্যম যি পৰিচালনা কৰিছে, তেওঁ কেনেকুৱা ধৰণে কৰিছে, সেই কথাটোহে মাধ্যমটোক কিমান ইতিবাচক কৰি ৰাখিব, কিমান নেতিবাচক কৰি ৰাখিব, সেই কথাটো আহি পৰে। গতিকে প্ৰত্যেক মানুহৰ এয়া এক দায়বদ্ধতা যে এই শক্তিটো আমি ইতিবাচকভাৱে ব্যৱহাৰ কৰোঁ। ইতিবাচক জীৱনৰ হকে সামাজিক মাধ্যম সদায় ইতিবাচক ধৰণেৰে ব্যৱহাৰ হৈ থাকক, সেইটোৱে বিচাৰোঁ।
এই অনুষ্ঠানত অধিবক্তা নন্দিতা তালুকদাৰে সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সংযত হোৱাৰ লগতে আইনী দিশসমূহৰ প্ৰতি সচেতন হ'বলৈ আহ্বান জনায়। তেওঁ সামাজিক মাধ্যমত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ আইন বলবৎকৰণৰ পোষকতা কৰে।
ছ'চিয়েল মিডিয়াৰ লগত যিখিনি আইনী কথা আছে সেইখিনি খুব নতুন, কাৰণ যেতিয়াৰ পৰা জিঅ'ই ফ্ৰী নেটৱৰ্ক দিয়া বা ফ্ৰী ডাটা দিয়াৰ যিটো সময়খিনিৰ পৰাই ছ'চিয়েল মিডিয়াৰ ইমান বেছি উত্তৰণ হৈছে, তাৰ আগলৈকে ইমান বেছি নাছিলে। গতিকে যিখিনি সময়টো 2016 হ'ব নেকি, তাৰ পিছৰ পৰা বেছি খুব দ্ৰুতগতিত মানে ইয়াৰ ব্যৱহাৰ বাঢ়িছে, ব্যৱহাৰৰ লগে লগে অপব্যৱহাৰো বাঢ়িছে আৰু নতুন নতুন অপৰাধো বাঢ়িছে। গতিকে এই ক্ষেত্ৰত এতিয়াও বহুতখিনি গৱেষণা হৈ আছে আৰু বহুত আইন প্ৰণয়ন কৰা হৈছে, কিন্তু বলবৎ কৰাৰ দিশটোত এতিয়ালৈকে কি আৰু বেছি কিছু কঠোৰ আৰু বেছি সাৱধান আৰু বেছি ক্ষিপ্ৰ হোৱাৰ অৱকাশ আছে, সেইটোৱে মই ক'ব বিচাৰিছোঁ।
বৰ্তমান ৰাজ্যৰ এটা প্ৰধান সমস্যা হৈছে বান্দৰ বিভীষিকা। উজনিৰ পৰা নামনিলৈ চহৰ নগৰ সকলোতে বান্দৰৰ উপদ্ৰৱে জনতাক ত্ৰাহী মধুসূদন সোঁৱৰাইছে। কপিকুলে খেতি তহিলং কৰাৰ ফলস্বৰূপে জনতাৰ অৰ্থনীতিও বিপৰ্যস্ত হৈছে। বিভিন্ন সময়ত ৰাইজে চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিছে যদিও এই পৰ্যন্ত সুফল লাভ কৰা নাই। এই সমস্যা সম্পৰ্কে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত বিশেষভাৱে আলোকপাত কৰা হ'ব। অনুষ্ঠানত যোৰহাট, নগাঁও আৰু বজালী জিলাৰ ভুক্তভোগীয়ে মতামত ব্যক্ত কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। ICC মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপত কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত নিজৰ দ্বিতীয়খন খেলত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3 আৰম্ভ হ'ব। DLS পদ্ধতিৰে শ্ৰীলংকাক 59 পৰাস্ত কৰি ভাৰতৰ মহিলা দলটোৱে প্ৰথমখন খেলত জয়লাভ কৰিছিল। ভাৰতৰ বাবে আজিৰ খেলখন ছেমিফাইনেলৰ বাবে যোগ্যতা নিৰূপণকাৰী খেল হিচাপে পৰিগণিত হৈছে। কালি আৰ প্ৰেমদাসা ষ্টেডিয়ামত শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে অমীমাংসিত হৈ ৰয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্মা চহৰীয়াৰ সৈতে গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
চলিত বছৰৰ 9 ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা 1,98,000 কোটি টকা বিদেশী বিনিয়োগকাৰীয়ে প্ৰত্যাহাৰ কৰিছে। এই বাতৰিক অসমীয়া প্ৰতিদিন কাকতে শীৰ্ষস্থান দিছে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু BJPয়ে ৰাজনীতি কৰা বুলি অসম জাতীয় পৰিষদ আৰু আমছুৱে সমালোচনা কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে পলিটিক্স নকৰিবা বন্ধু শিৰোনামেৰে মুখ্য বাতৰিৰ স্থান দিছে। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পন্নী গৰিমা শইকীয়া গাৰ্গে ঘূৰাই দিয়াৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। নতুন ছবি ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ নিজস্ব কণ্ঠ ব্যৱহাৰ কৰা হ'ব বুলি পৰিচালক ৰাজেশ ভূঞাই জানিবলৈ দিছে। দৈনিক জনমভূমি কাকতে এই বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম ভাঙৰ খোৱা শ্যামকানু মহন্তৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ে গোচৰ ৰুজু কৰাৰ দিশে আগবঢ়াৰ বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি জুবিন গাৰ্গৰ সহধৰ্মিনী গৰমীয়া শইকীয়া গাৰ্গক সাক্ষাৎ কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। আজি BTC প্ৰধান হিচাপে হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণ কৰিব। এয়া অসমীয়া খবৰ আৰু দ্য চেণ্টিনেল কাকতৰ বাতৰি। নুমলীগড় গহপুৰ সংযোগী ব্ৰহ্মপুত্ৰ পথ সুৰংগ প্ৰকল্পৰ বিশদ প্ৰতিবেদন মোদী কেবিনেট নেটত অনুমোদনৰ বাবে সাজু কৰা হৈছে। নিয়মীয়া বাৰ্তা কাকতে 6,000 কোটিৰে হ'ব ব্ৰহ্মপুত্ৰৰ ৰোড টানেল শিৰোনামেৰে এই বাতৰি প্ৰকাশ কৰিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। BPFৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি চতুৰ্থবাৰৰ বাবে BTRৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ। BPFক NDAৰ অংশীদাৰী দল হিচাপে অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। কেন্দ্ৰীয় ফৰেনচিক পৰীক্ষাগাৰৰ 10 অক্টোবৰত জুবিন গাৰ্গৰ ভিছেৰাৰ প্ৰতিবেদনৰ পাছতে শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত তথ্য উন্মোচন হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আৰু ICC মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপত কলম্বোত হ'বলগীয়া নিজৰ দ্বিতীয়খন খেলত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11:00 বজাত।